এখন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ। জনসাধাৰণৰ সৰ্বাংগীন কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে ৰাজ্যপালৰ উল্লেখ। ৰাজ্যৰ কৃষি উদ্যান শস্যৰ প্ৰধান সমস্যাৰ সমাধানৰ বাবে কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানক কৃষিমন্ত্ৰী অতুল বৰাৰ অনুৰোধ। গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত হিচাপে পাৰ্থ সাৰথি মহন্তৰ দায়িত্ব গ্ৰহণ। জনসাধাৰণৰ সুবিধাৰ বাবে হেল্পলাইন নম্বৰ মুকলিৰ ঘোষণা। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আঞ্চলিক কৃষক মেলা 2025 আৰম্ভ। আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিডনী টেষ্টৰ দ্বিতীয় দিনাৰ সামৰণিত ভাৰতৰ দ্বিতীয় ইনিংছত 6 উইকেটত 141 ৰাণ সংগ্ৰহ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত 3খন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে। ৰাজ্যপালগৰাকীয়ে আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু সজাগতা, কৰ্তব্যৰ পৰা বিকাশলৈ আৰু অমৃত সৰোবৰ সদ্ভাৱনাসূচক উদগনি শীৰ্ষক আঁচনি 3খন আজি জনসাধাৰণৰ কল্যাণৰ অৰ্থে মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপাল শ্ৰী আচাৰ্যই জনসাধাৰণৰ সৰ্বাংগীন কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত আজি ৰাজ্যসমূহৰ কৃষিমন্ত্ৰীসকলৰ এখন বিশেষ পৰ্যালোচনা বৈঠক ভিডিঅ' কনফাৰেন্সযোগে অনুষ্ঠিত হয়। এই বৈঠকত কৃষিমন্ত্ৰী অতুল বৰাই ভিডিঅ' কনফাৰেন্সযোগে যোৰহাটৰ পৰা অংশগ্ৰহণ কৰে। বৈঠকত সমাগত সংসদৰ অধিৱেশনত উত্থাপন হ'বলগীয়া কেন্দ্ৰীয় বাজেটত সন্নিৱিষ্ট কৰিব পৰাকৈ দেশৰ কৃষিখণ্ডৰ বিভিন্ন দিশ আলোচনা কৰা হয়। মন্ত্ৰী শ্ৰী বৰাই এই বৈঠকত ৰাজ্যখনৰ কৃষি উদ্যান শস্যৰ প্ৰধান সমস্যাৰ বিষয়টো অৱগত কৰে। বিশেষকৈ হাতী বান্দৰৰ উপদ্ৰৱৰ বিষয়টো তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। এই সমস্যাৰ সন্মুখীন হৈ অহা ৰাজ্যখনৰ কৃষকসকলক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে সকাহ প্ৰদানৰ ব্যৱস্থা আৰু কীটনাশক পৰীক্ষণ কেন্দ্ৰ স্থাপন কৰিবলৈ তেওঁ অনুৰোধ জনায়। গুৱাহাটীৰ খাৰগুলি অঞ্চলত সংঘটিত পানী যোগান পাইপ বিস্ফোৰণত ক্ষতিগ্ৰস্ত 23টা পৰিয়ালক আজি জলবৰ্ডৰ তৰফৰ পৰা ক্ষতিপূৰণ দিয়া হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে আংশিকভাৱে ক্ষতিগ্ৰস্ত 23টা পৰিয়ালক 11,96,500 টকাৰ ক্ষতিপূৰণ দিয়া হৈছে। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই এটা প্ৰতিনিধি দলৰ সৈতে গৈ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক চেক প্ৰদান কৰে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত যোৱা 27 ডিচেম্বৰৰ পৰা গ্ৰন্থমেলা অনুষ্ঠিত হৈ আছে। আজি দিনৰ ভাগত সদ্যপ্ৰয়াত কবি মীৰা ঠাকুৰৰ সোঁৱৰণত অনুষ্ঠিত মহিলাসকলৰ এটি অনুষ্ঠান ৰাণী গোহাঁয়ে পৰিচালনা কৰে। কাইলৈ গ্ৰন্থমেলাৰ বাকৰিত পুৱা 9:30 বজাৰ পৰা দিনৰ 2 বজালৈ শিশুৰ দিন উপলক্ষে চিত্ৰাংকন, মুকলি কুইজ, কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ওদালগুৰি জিলাৰ ডিমাকুচিৰ নিকটৱৰ্তী দৈমু নগৰ পথাৰত অহা 9 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ 4-দিনীয়া কাৰ্যসূচীৰে বড়ো সাহিত্য সভাৰ 64 সংখ্যক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হ'ব। এই উপলক্ষে আদৰণি সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাইছে। প্ৰায় 3 কোটি টকাৰ বাজেটেৰে হ'বলগীয়া অধিৱেশনথলীত দিনে নিশাই তোৰণ নিৰ্মাণৰ কাম চলি আছে। বড়ো জাতি জনগোষ্ঠীৰ ঐতিহ্য, পৰম্পৰা, ভাষা, সাহিত্য আৰু সংস্কৃতিক নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰি দিয়াৰ লক্ষ্যৰে বিভিন্ন আহৰি প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। বড়ো সাহিত্য সভাৰ অধিৱেশনৰ মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ৰাজচক্ৰৰ উদ্যোগত উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত আজি মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচী সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি জিলা আয়ুক্ত স্বপ্নীল পালে ৰাইজক মিছন বসুন্ধৰা কাৰ্যসূচী সন্দৰ্ভত বহলাই কয়। তেওঁ খিলঞ্জীয়া স্থায়ী বাসিন্দাসকলে নিজে বসবাস কৰা ভূমিৰ পট্টা লাভ কৰা বিধি ব্যৱস্থাসমূহৰ বিষয়ে সকলোকে অৱগত কৰে। সভাত মাৰ্ঘেৰিটা সমজিলাৰ আয়ুক্ত পৰীক্ষিত থাউদাং, ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত লীনা পাৱে আদিও উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে আজি পাৰ্থ সাৰথি মহন্তই আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে। শীৰ্ষ আৰক্ষী বিষয়া শ্ৰীমহন্তই নতুন দায়িত্বভাৰ গ্ৰহণ কৰি গুৱাহাটীবাসীৰ বাবে এটা নতুন হেল্পলাইন নম্বৰ মুকলি কৰে। ওজৰ আপত্তি তথা সমস্যাৰ বিষয়ে জনোৱাৰ বাবে 602690065 হোৱাটছএপ নম্বৰ মুকলি কৰাৰ বিষয়ে তেওঁ জানিবলৈ দিয়ে। এই হোৱাটছএপ নম্বৰ 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব বুলি তেওঁ প্ৰকাশ কৰে। মহানগৰৰ নতুন আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে আইনৰ গণ্ডিত থাকি চৰকাৰৰ মতে সকলো কাম কৰি যাবলৈ তেওঁ চেষ্টা কৰিব। মহানগৰীত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰভাৱে কাম কৰি যাব বুলি তেওঁ প্ৰকাশ কৰে। আৰক্ষী আয়ুক্তগৰাকীয়ে পুনৰ কয় যে জনসাধাৰণৰ পূৰ্ণ সহায় সহযোগিতা অবিহনে আৰক্ষীয়ে কোনো কাম কৰিব নোৱাৰে, সেয়েহে জনসাধাৰণৰ সমৰ্থনত আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণৰ বাবে কাম কৰি যাব বুলি প্ৰকাশ কৰে। আৰক্ষী আয়ুক্তগৰাকীয়ে মহানগৰীত চেইন মোবাইল কাঢ়িনিয়া বাহন চুৰি ঘটনা ৰোধ কৰাৰ বাবে গুৰুত্ব আৰোপ কৰিব বুলিও মন্তব্য কৰে।
আৰক্ষীৰ কামটো হৈছে এটা সংহত প্ৰচেষ্টা, এটা সংঘবদ্ধ প্ৰচেষ্টা, এটা অবিৰত প্ৰক্ৰিয়া, ইয়াত ধাৰাবাহিকতা থাকে। আৰক্ষীৰ চিটি পুলিচৰ যিটো মেণ্ডেট সেইটো একেই আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, চৰকাৰে আমাক যিটো দায়িত্ব দিছে, আৰক্ষীৰ মুখ্য কাৰ্যালয়ে যি দায়িত্ব দিছে, সেয়া একেই আছে যে অপৰাধ নিয়ন্ত্ৰণ কৰা। এতিয়া আমাৰ কথা হ'ল, আমাৰ আইন মতে, আমি চৰকাৰৰ নিৰ্দেশ মতে, মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশনা মতে, আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ দিহা পৰামৰ্শ মতে গুৱাহাটী মহানগৰ আৰক্ষীয়ে কাম যেনেদৰে কৰি আহিছে তেনেদৰেই কৰিব। ইয়াত আটাইতকৈ ডাঙৰ কথাটো হ'ল জনসাধাৰণৰ সমৰ্থন। এজন মানুহে যেনেকে অকলে একো কৰিব নোৱাৰে, আৰক্ষীয়ে টীম হৈও একো কৰিব নোৱাৰে যদি তাত জনসাধাৰণৰ ছাপোৰ্ট নাথাকে। আমাৰ প্ৰধান কাম হ'ল জনসাধাৰণৰ সমৰ্থনত সকলোৰে দিহা পৰামৰ্শ লৈ অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা, যিটো সদায় প্ৰচেষ্টা চলাই থকা হৈছে আৰু চলি থাকিব। আৰক্ষীৰ যিটো চোৰাংচোৱা ব্যৱস্থা, সেই ব্যৱস্থাটোক আমি শক্তিশালী কৰিম আৰু লগতে ৰাইজৰ পৰা স্বতঃস্ফূৰ্তভাৱে অহা খবৰৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিম।
উল্লেখযোগ্য যে মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিলেও তেওঁ অতিৰিক্তভাৱে স্পেচিয়েল টাস্ক ফৰ্চৰ মুৰববী হিচাপেও কাৰ্যনিৰ্বাহ কৰিব। কৃষিমন্ত্ৰী অতুল বৰাই আজি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আয়োজিত আঞ্চলিক কৃষক মেলা 2025 আনুষ্ঠানিকভাৱে মুকলি কৰে। কৃষিমন্ত্ৰী শ্ৰী বৰাই লগতে মেলাৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীৰ দুৱাৰো মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কৃষক আৰু কৃষি উদ্যমীসকলৰ সৈতে মত বিনিময় কৰে। কৃষিখণ্ডলৈ অহা জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানকে ধৰি মাটি, পানী আৰু পৰিৱেশ সংক্ৰান্তীয় আন সমস্যাসমূহ নেওচি কৃষিখণ্ডৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ তেওঁ সকলোকে আহ্বান জনায়। উত্তৰ পূৰ্বাঞ্চলত কৃষিভিত্তিক অৰ্থনীতি শক্তিশালী কৰাৰ ওপৰতো কৃষিমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কৃষি বিশ্ববিদ্যালয়খনৰ উদ্ভাৱনী চিন্তা আৰু গৱেষণাৰো তেওঁ পোষকতা কৰে। ভাষণ প্ৰসংগত তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰি অহা বিভিন্ন উন্নয়নমূলক পদক্ষেপ আৰু কৃষিখণ্ডৰ সম্ভাৱনাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰে। অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি কাহিলিপাৰাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত মৃত্যু হোৱা 26গৰাকী অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক 5,00,000 টকাকৈ এককালীন সাহায্য প্ৰদান কৰে। মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ পৰা আগবঢ়োৱা এই এককালীন অনুদানে পৰিয়ালসমূহক উপকৃত কৰিব বুলি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে আশা প্ৰকাশ কৰে। একেটা অনুষ্ঠানতে শিক্ষামন্ত্ৰীগৰাকীয়ে বিদ্যালয় শিক্ষা বিভাগৰ দ্বাৰা প্ৰণীত এখন পুস্তিকাও উন্মোচন কৰে। অনুষ্ঠানত শিক্ষা সচিব নাৰায়ণ কোঁৱৰ, সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ডঃ ওম প্ৰকাশ, এছ চি ই আৰ পিৰ সঞ্চালক ডঃ নিৰুদা দেৱীৰ লগতে আন বিষয়াসকল উপস্থিত থাকে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাইলৈ তিনিচুকীয়া জিলা ভ্ৰমণ কৰিব। তেওঁ তাত বিয়লি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে ৰাজ্যপালগৰাকীয়ে সংবাদ মাধ্যমৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব বুলি আমাৰ তিনিচুকীয়াৰ সংবাদদাতাই জানিবলৈ দিছে। লখিমপুৰ জিলাত কাইলৈ অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ বাবে অসামৰিক প্ৰতিৰক্ষা সংযুক্ত পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা দণ্ডাধীশে পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰাৰ্থী আৰু পৰীক্ষাৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীৰ বাবে অন্য লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে মোবাইল ফোন নাইবা কোনো ধৰণৰ ডিজিটেল যোগাযোগৰ মাধ্যম, কেলকুলেটৰ, পেন ড্ৰাইভ, পাঠ্যপুথি আদি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব। এই আদেশ অমান্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ'ব বুলিও প্ৰশাসনে জানিবলৈ দিছে। মৰিগাঁও জিলা শিক্ষা বিভাগৰ উদ্যোগত আজি জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ বহিমূল্যাংকন বিষয়াৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। প্ৰশিক্ষণত মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই ভাষণ দি বিভিন্ন বিভাগৰ বিষয়াসকলৰ পৰা গুণোৎসৱ অনুষ্ঠিত কৰিবলৈ সহযোগিতা কামনা কৰে। প্ৰশিক্ষণত অংশগ্ৰহণ কৰি জিলাখনৰ অতিৰিক্ত আয়ুক্ত আৰু সহকাৰী আয়ুক্তই চৰকাৰী বিষয়াসকলক গুণোৎসৱৰ দায়িত্ব সুকলমে পালন কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে 2025 চনৰ 4 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ জিলাখনত গুণোৎসৱ অনুষ্ঠিত হ'ব। এই গুণোৎসৱত জিলাখনত 1,394খন বিদ্যালয়ৰ 1,51,992 ছাত্ৰ ছাত্ৰীক 690গৰাকীক বহি নিৰীক্ষকে মূল্যায়ন কৰিব। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰত স্থাপন কৰা 10 কিলোৱাট শক্তিসম্পন্ন নতুন এফ এম ট্ৰান্সমিটাৰৰ পৰা অনুষ্ঠান প্ৰচাৰ আৰম্ভ হৈছে। এফ এম বেণ্ডৰ 102 মেগাহাৰ্জত এই ট্ৰান্সমিটাৰৰ পৰা প্ৰচাৰিত উন্নত মানৰ অনুষ্ঠান কোকৰাঝাৰৰ লগতে ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা আৰু চিৰাং জিলাৰ শ্ৰোতাসকলে শুনিবলৈ সমৰ্থ হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ এফ এম ট্ৰান্সমিটাৰ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা কৰে। এই নতুন এফ এম ট্ৰান্সমিটাৰৰ সংযোজনে অঞ্চলটোৰ ৰাইজক কেনেদৰে উৎসাহিত কৰিছে সেই বিষয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰ কৰিব। শ্ৰোতাসকলে, আমাৰ এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মিডিয়াম এফৰ 411.5 এফ এম বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জত শুনিব পাৰিব। এই অনুষ্ঠান আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰিব।
শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী দলেৰ বাসগৃহ আৰু কাৰ্যালয়ত আজি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অভিযান চলায়। বিষয়াগৰাকীৰ চৰকাৰী বাসগৃহ আৰু শিৱসাগৰ জিলা পৰিষদৰ কাৰ্যালয়ত এই অভিযান চলোৱা হৈছিল। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত শিৱসাগৰ আৰক্ষীৰ সহযোগত মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ বিৰুদ্ধে চলোৱা অভিযানৰ কাৰণ জনোৱাৰ পৰা আৰক্ষী বিৰত আছে। কামৰূপ জিলাৰ চান্দুবীত অনুষ্ঠিত চান্দুবী মহোৎসৱৰ আজি চতুৰ্থ দিনা অভূতপূৰ্ব জনসমাগম পৰিলক্ষিত হয়। পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি চান্দুবী মহোৎসৱত উপস্থিত হৈ বিল পৰিদৰ্শন কৰাৰ লগতে পৰ্যটনস্থলী বিকাশৰ বাবে কাম কৰাৰ বিষয়ে উল্লেখ কৰে। আগন্তুক বৰ্ষত পৰ্যটন, জলসিঞ্চন আৰু বন বিভাগৰ সহযোগত চান্দুবী বিল সংৰক্ষণৰ বাবে কাম কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। লখিমপুৰৰ বিহপুৰীয়াত আজি লুই ব্ৰেইলৰ 216 সংখ্যক জন্মদিৱস উলহ মালহেৰে উদযাপন কৰা হয়। বিহপুৰীয়াৰ অসম অন্ধ শিশু বিদ্যালয় সেৱা সমিতি, গুৱাহাটীৰ লুই ব্ৰেইল দিৱস উদযাপন সমিতি আৰু বিহপুৰীয়া শিক্ষা খণ্ডৰ সমগ্ৰ শিক্ষা বিভাগৰ যৌথ উদ্যোগত দৃষ্টিহীনসকলৰ শিক্ষা গ্ৰহণৰ অন্যতম মাধ্যম ব্ৰেইল পদ্ধতিৰ উদ্ভাৱক লুই ব্ৰেইলৰ জন্মদিনটো উদযাপন কৰা হয়। এই উপলক্ষে লুই ব্ৰেইলৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত পুথি অধ্যয়ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুপৰীয়া অনুষ্ঠিত মুকলি সভাত দৃষ্টিহীন শিক্ষাৰ্থী আৰু শিক্ষকসকলে গীত মাত পৰিৱেশন কৰি লুই ব্ৰেইলক সোঁৱৰণ কৰে। ধুবুৰীৰ নেতাই ধুবুনী উদ্যানত আজি যশস্বী সংগীত পৰিচালক ৰাহুল দেৱ বৰ্মনৰ মৃত্যুবাৰ্ষিকী দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। মৃত্যুবাৰ্ষিকী উপলক্ষে ধুবুৰী আৰ ডি বৰ্মন ফেন ক্লাবৰ সদস্যসকলে হিন্দী চলচ্চিত্ৰ জগতৰ পুৰুধা সংগীত পৰিচালকজনৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। ইয়াৰ লগতে স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে চাফাই অভিযানৰ কাৰ্যসূচীও ৰূপায়ণ কৰে। বাক্সা জিলাৰ জালাহত আজি বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৱে অঞ্চলটোৰ অতি পুৰণি শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ উন্নীতকৰণৰ বাবে বি টি চি পৰিষদৰ আৰ্থিক অনুদানেৰে মন্দিৰৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে মুছলপুৰৰ শালবাৰীৰ মধ্যস্থানত অৱস্থিত জালাহৰ উন্নতিৰ বাবে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। একেদৰে জালাহত ৰাজহুৱা শ্মশান নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লগতে জালাহ টাউনত নলা নিৰ্মাণ কৰি থকা হৈছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ছিডনীত অনুষ্ঠিত শৃংখলাৰ পঞ্চম তথা অন্তিম টেষ্টখন আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে। টেষ্টখনৰ আজি দ্বিতীয় দিনাৰ সামৰণিত ভাৰতে দ্বিতীয় ইনিংছত 6টা উইকেট হেৰুৱাই 141 ৰাণ সংগ্ৰহ কৰিছে। ভাৰতীয় দলটো পুনৰ প্ৰাৰম্ভিক বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ মাজতে উইকেট ৰক্ষক বেটাৰ ঋষভ পণ্টে বিস্ফোৰক বেটিং প্ৰদৰ্শন কৰে। পণ্টে 33টা বলত 61 ৰাণ কৰি আউট হোৱাৰ পাছত দিনান্তত ৰবীন্দ্ৰ জাদেজাই 8 আৰু ৱাশ্বিংটন সুন্দৰে 6 ৰাণ কৰি খেলি আছে। বিৰাট কোহলি আৰু কে এল ৰাহুল পুনৰ ব্যৰ্থ হয়। অষ্ট্ৰেলিয়াৰ হৈ স্কট বলাণ্ডে 4টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথম ইনিংছত কৰা 185 ৰাণৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছ 181 ৰাণত সামৰণি পৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ 3খন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ। জনসাধাৰণে সৰ্বাংগীন কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে ৰাজ্যপালৰ উল্লেখ। ৰাজ্যৰ কৃষি উদ্যান শস্যৰ প্ৰধান সমস্যাৰ সমাধানৰ বাবে কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানক কৃষিমন্ত্ৰী অতুল বৰাৰ অনুৰোধ। গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত হিচাপে পাৰ্থ সাৰথী মহন্তৰ দায়িত্ব গ্ৰহণ। জনসাধাৰণৰ সুবিধাৰ বাবে হেল্পলাইন নম্বৰ মুকলিৰ ঘোষণা। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আঞ্চলিক কৃষক মেলা 2025 আৰম্ভ। আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিডনী টেষ্টৰ দ্বিতীয় দিনাৰ সামৰণিত ভাৰতৰ দ্বিতীয় ইনিংছত 6 উইকেটত 141 ৰাণ সংগ্ৰহ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত।